Ya, agahmani guwahati. সন্ধিয়াৰ উজনি অসমৰ বাতৰি পঢ়িছো ইভা মহন্তই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভৱিষ্যতৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলন অতিকৈ গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰী মন কী বাতত প্ৰকাশ, বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ হ'বলগীয়া সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন, ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডৰ উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি 82খন নতুন 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ শুভাৰম্ভ, আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8ৰ এখন খেলত ইংলেণ্ডক শ্ৰীলংকাক জয়ৰ বাবে 147 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। ভৱিষ্যতৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি কিদৰে প্ৰয়োগ কৰা হ'ব সেই বিষয়ত নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলন অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এই শীৰ্ষ সন্মিলনত ভিন ভিন দেশৰ নেতাৰ লগতে ঔদ্যোগিক খণ্ডৰ গুৰুত্বপূৰ্ণ ব্যক্তি, উদ্ভাৱক আৰু ষ্টাৰ্টআপ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকল সমবেত হোৱাৰ বিষয়টোলৈ আঙুলিয়াই দিয়ে। এই অনুষ্ঠানত বিশ্ব নেতা আৰু প্ৰযুক্তি খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে পৰস্পৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰা বুলিও তেওঁ উল্লেখ কৰে।
इस समिट में दुनिया को एआई के क्षेत्र में भारत की अद्भुत क्षमताएं देखने को मिली है। इस दौरान भारत ने 3 मेड इन इंडिया एआई मॉडल भी लॉन्च किए। यह अपने आप में अब तक की सबसे बड़ी एआई समिट रही है।
ডিজিটেল এৰেষ্ট সন্দৰ্ভত পূৰ্বে মন কী বাতত উল্লেখ কৰাৰ পিছৰ পৰা ডিজিটেল এৰেষ্ট আৰু ডিজিটেল জালিয়াতি সন্দৰ্ভত সমাজত ভালেখিনি সজাগতা বৃদ্ধি পোৱা বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে শ্ৰোতাসকলক ভুৱা ফোন কল, SMS আৰু লিংকৰ বিষয়ে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক KYC কেৱল বেংকৰ শাখা, অফিচিয়েল এপ আৰু দায়িত্বাহীসকলকহে প্ৰদান কৰিবলৈ কয়। তদুপৰি OTP, আধাৰ নম্বৰ বা বেংকৰ সবিশেষ যিকোনো লোককে প্ৰদান নকৰিবলৈ আহ্বান জনায়।
দেশ মে ডিজিটেল এৰেষ্ট আৰু ডিজিটেল ফ্ৰড কো লেকৰ হামাৰে সমাজ মে কাফি জাগৰুকতা আই, লেকিন অভি ভি হামাৰে আসপাস এইসি ঘটনাই হো ৰহি হে জো অক্ষম্য হে। আপকা সতৰ্ক ৰহনা, জাগৰুক ৰহনা বেহদ জৰুৰী হে।
পবিত্ৰ ৰমজান মাহ আৰু হোলী উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে শুভকামনা জনোৱাৰ লগতে জনসাধাৰণে পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে এই উৎসৱ পালন কৰিব বুলিও আশা প্ৰকাশ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ হ'বলগীয়া সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, ব্ৰিটিছ সংগ্ৰহালয়ৰ দক্ষিণ আৰু দক্ষিণ পূব এছিয়া শাখাৰ প্ৰাক্তন মুৰববী টি ৰিচাৰ্ড ব্লাৰ্টন আৰু প্ৰকল্প নিৰ্মাণৰ দায়িত্ব থকা সংস্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ডঃ শৰ্মাই তেওঁ ভাষণত কয় যে অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক এই বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰাই অনাটো ৰাজ্য চৰকাৰৰ বাবে এটা ঐতিহাসিক পদক্ষেপ। প্ৰায় 18 মাহৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া সংগ্ৰহালয়টো পৰৱৰ্তী সময়ত ব্ৰিটিছ সংগ্ৰহালয় কৰ্তৃপক্ষই পৰিদৰ্শন কৰাৰ পাছত বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
আমাৰ কাৰণে এটা অতি আনন্দৰ দিন আছিলে। বৃন্দাবনী বস্ত্ৰ অসমৰ ৰাইজে চাওক, তাৰ বাবে আমি ব্ৰিটিছ মিউজিয়ামৰ লগত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিলো। তাৰ আধাৰত যিটো আটক ধুনীয়া সংগ্ৰহালয় আমি নিৰ্মাণ কৰিব লাগিব, আজি তাৰ ভূমি পূজন হ'ল। JSW গ্ৰুপে কৰ্পৰেট ছচিয়েল ৰেছপনচিবিলিটি CSRৰ অধীনত এই গোটেই মিউজিয়ামটো নিৰ্মাণ কৰিব আৰু মিউজিয়ামটো নিৰ্মাণ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ব্ৰিটিছ মিউজিয়ামে তাক ইনস্পেকশ্যন কৰিব আহিব আৰু তেওঁলোক সন্তুষ্ট হলেই আমি ইয়ালৈকে বস্ত্ৰভাগ আনিব পাৰিম। আজিৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মই ভাবোঁ যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিব পাৰিম।
ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডৰ উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি বিয়াশীখন নতুন এসময়ত মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰা হয়। 29 কোটি টকা ব্যয় সাপেক্ষে এই সেৱা আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল প্ৰেক্ষাগৃহত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে শুভাৰম্ভ কৰে। এই নৱ সংযোজনৰ জৰিয়তে 42খন অত্যাধুনিক জীৱনদায়িনী এম্বুলেন্স আৰু 40খন অত্যাৱশ্যকীয় জীৱনদায়িনী এম্বুলেন্স সেৱা আৰম্ভ কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসিংঘালে কয় যে বিগত 10 বছৰত পথ আন্তঃগাঁথনি উন্নীত হোৱাৰ ফলত এম্বুলেন্স সেৱা কম সময়তে লাভ কৰাটো সুবিধা হৈছে। সম্প্ৰতি 14 মিনিটৰ ভিতৰত এম্বুলেন্স সেৱা লাভ কৰিব পৰা যায় আৰু এই সময় 10 মিনিটলৈ হ্ৰাস কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ ঐতিহাসিক জেৰেঙা পথাৰত আজি অসম গণ পৰিষদ দলৰ সংকল্প সমাৱেশ অনুষ্ঠিত হয়। দলৰ সাংগঠনিক শক্তি বৃদ্ধি আৰু নিৰ্বাচনৰ পূৰ্বে দলীয় ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে এই সমাৱেশৰ আয়োজন কৰা হয়। সমাৱেশত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা উপস্থিত থাকে। সাংবাদিকৰ আগত শ্ৰীবৰাই বিভিন্ন সমষ্টিত দলৰ প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত আলোচনা হ'ব বুলি উল্লেখ কৰে। সমাৱেশত ডেৰগাঁৰ বিধায়ক ভৱেন ভঁৰালীৰ লগতে কেইবাগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকে। ৰাজ্যৰ বন বিভাগে গোলাঘাট জিলাৰ নেঘেৰী বিলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে 59টা পৰিয়ালৈ বাসগৃহ খালী কৰিবলৈ জাননী জাৰি কৰিছে। ইয়াৰ আগেয়ে জিলাখনৰ সৰু পথাৰৰ উৰিয়ামঘাটৰ লগতে মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত উচ্ছেদ চলোৱা হৈছিল। যোৱা বছৰ 8 আগষ্টত বন বিভাগে নেঘেৰী বিলৰ 205টা পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰিছিল যদিও নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালে স্থগিতাদেশৰ বাবে আবেদন দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ে 10 ফেব্ৰুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি বন বিভাগৰ সপক্ষে ৰায়দান কৰে। সেই অনুসৰি বন বিভাগৰ গোলাঘাট বন সংবন দলে যোৱা 21 ফেব্ৰুৱাৰীত অঞ্চলটোৰ দখলীকৃত ভূমি হাতীদৰ ভিতৰত খালী কৰাৰ বাবে জাননী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিতৰত এই পৰিয়ালসমূহে পুনৰ আবেদন নজনালে বন বিভাগে সেই স্থানত উচ্ছেদ চলাব বুলি জাননীত কোৱা হৈছে। আজি পুৱা দেহাৱসান ঘটা প্ৰবীণ সাংবাদিক চিন্তাবিদ ত্ৰেণ্ডনাথ চক্ৰৱৰ্তীৰ শেষকৃত্য বিয়লি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ভূগুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি পুৱা প্ৰবীণ সাংবাদিকগৰাকীৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 97 বছৰ। ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা চক্ৰৱৰ্তীয়ে পৰৱৰ্তী সময়ত দৈনিক অসম, দৈনিক জনমভূমি আৰু আজিৰ বাতৰি কাকতকে ধৰি কেইবাখনো কাকতৰ সম্পাদনা কৰিছিল। অসমৰ সমাজ জীৱনৰ বিভিন্ন বিষয় আৰু সমস্যাক লৈ সজোৰে মাত মাতি অহা চক্ৰৱৰ্তী সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 2019 চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত সাংবাদিকতা বঁটাৰে সন্মানিত কৰা হৈছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰা চক্ৰৱৰ্তীয়ে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, জাৰ্ণেলিষ্ট এছ'চিয়েচন অব আছামৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সাংবাদিকগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তীক্ষ্ণ কলম আৰু শক্তিশালী কণ্ঠস্বৰে কেইবা দশক ধৰি জাতিটোক দিক নিৰ্দেশ কৰা চক্ৰৱৰ্তীৰ অৱদান অসামান্য বুলি অভিহিত কৰে। জাৰ্ণেলিষ্ট এছ'চিয়েচন অব আছাম, গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে কেইবাটাও সংগঠন, ৰাজ্যৰ বহু সাংবাদিক আৰু ব্যক্তিবিশেষে চক্ৰৱৰ্তীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। জাৰ্ণেলিষ্ট এছ'চিয়েচন অব আছামে সংস্থাৰ পতাকা এসপ্তাহলৈ অৰ্ধনমিত কৰি সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাইছে। অসম চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত আজি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা পথ নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। শক্তিমন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে এই পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে বিধানসভা সমষ্টিটোত 27 কোটি টকা ব্যয় সাপেক্ষে 57টা পথ নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি পৌৰসভা কৰ্মচাৰী কলনী পথৰ উন্নীতকৰণ, বংশী গগৈ পথ আৰু মলকুবোচা 4 আৰু 5 নম্বৰ উপপথ উন্নীতকৰণ কামৰ শুভাৰম্ভ কৰা হয়। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা শ্ৰীলংকাৰ পাল্লেকিলে ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত আজি ইংলেণ্ডে শ্ৰীলংকাক জয়ৰ বাবে 147 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 146 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আমালৈ অহা পৰলৈ শ্ৰীলংকাই 14 অভাৰত 8টা উইকেট হেৰুৱাই 82 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভৱিষ্যতৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলন অতিশয় গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত প্ৰকাশ। বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ হ'বলগীয়া সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটো এখন খেলত ইংলেণ্ডৰ শ্ৰীলংকাক জয়ৰ বাবে 147 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ।